এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। অপাৰেচন সিন্দুৰ কেৱল এটা নাম নহয়, বৰঞ্চ এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামূহিক আৱেগৰ এটা শক্তিশালী প্ৰতীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত এই কথা উল্লেখ কৰি কয় যে সিন্দুৰ অভিযান হৈছে ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। তেওঁ কয় যে ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পাছত অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নতুন নীতি। এই অভিযানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক এটা নতুন সংজ্ঞা দিলে আৰু ভাৰতৰ বাবে এয়া হৈছে নিউ নৰ্মেল। তেওঁ কয় যে কোনো ধৰণৰ পাৰমাণৱিক হুমকি আৰু সন্ত্ৰাসবাদী আক্ৰমণ সহ্য কৰা নহ'ব, অন্যথা ভাৰতৰ যথাযোগ্য প্ৰত্যুত্তৰৰ সন্মুখীন হ'ব লাগিব। সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া অথবা সহায় কৰা সকলোকো সন্ত্ৰাসবাদীৰ হাৰিতেই ধৰা হ'ব বুলিও তেওঁ কয়। সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ জৰিয়তে এশৰো অধিক সন্ত্ৰাসবাদীক নিষেধ কৰে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ভাৰতে সন্ত্ৰাসবাদীৰ মূল কেন্দ্ৰটোকেই ধবংস কৰিলে বুলি মন্তব্য কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদক নিৰ্মূল কৰিবৰ বাবে ভাৰত চৰকাৰে সেনাবাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে আৰু আজি প্ৰতিটো সন্ত্ৰাসবাদী তথা সন্ত্ৰাসবাদী সংগঠনে দেশৰ জীয়ৰী ভগ্নীৰ মৰ্যাদা হানি কৰিলে কেনেধৰণৰ পৰিণতি হ'ব পাৰে সেয়া ভালদৰেই বুজি পাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই যুগ যুদ্ধৰ নহয়, কিন্তু এই যুগ সন্ত্ৰাসবাদৰো নহয়। সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধবংস কৰাৰ বাহিৰে পাকিস্তানৰ আন একো উপায় নাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত পৰৱৰ্তী সময়ত আলোচনা হলে কেৱল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্দৰ্ভতহে আলোচনা হ'ব বুলি শ্ৰীমোদীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই এখন উন্নত বিশ্বৰ নিশ্চয়তা দিয়ে। তেওঁ লগতে পাকিস্তানী সেনা আৰু পাকিস্তান চৰকাৰে যিদৰে সন্ত্ৰাসবাদৰ পোষকতা কৰি আহিছে, ই এদিন দেশখনৰ ধবংসৰ কাৰণ হ'ব বুলি সতৰ্ক কৰি দিয়ে। প্ৰধানমন্ত্ৰীয়ে সশস্ত্ৰ সেনা, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক প্ৰণাম জনাই সেনাৰ এই পৰাক্ৰম আৰু শৌৰ্য দেশৰ প্ৰতিগৰাকী মা, ভগ্নী আৰু জীয়ৰীৰ প্ৰতি সমৰ্পণ কৰে। বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শেল এ কে ভাৰতীয়ে কয় যে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়। পাকিস্তানী সেনাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য কৰোৱাটো দুখৰ বিষয় বুলি সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰে। নতুন দিল্লীত আজি স্থলসেনা আৰু নৌসেনাৰ ডি জি এমৰ উপস্থিতিত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এখন সংবাদমেলত অংশ লৈ এয়াৰ মাৰ্শেলগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ সেনাবাহিনীয়ে এই অভিযানৰ সময়ত কেনেদৰে দেশৰ অসামৰিক লোক আৰু সামৰিক আন্তঃগাঁথনিৰ ক্ষতি পাৰ্যমানে কম কৰে এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰে। ভাৰতৰ কেইবাতৰপীয়া আৰু সংহত বায়ুসেনা প্ৰতিৰক্ষা ব্যৱস্থাৰ বিষয়েও বিষয়াগৰাকীয়ে উল্লেখ কৰে। পাকিস্তানে বহুসংখ্যক ড্ৰোন আৰু মানৱবিহীন যুদ্ধ বিমানেৰে আক্ৰমণ কৰাৰ কথা প্ৰকাশ কৰি শ্ৰীভাৰতীয়ে কয় যে আক্ৰমণক সুপ্ৰশিক্ষিত বায়ুসেনাৰ জোৱান তথা থলুৱাভাৱে বিকশাই তোলা প্ৰযুক্তিৰ জৰিয়তে প্ৰতিহত কৰা হয়। পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ আজি দ্বিতীয় দিনা বিভিন্ন জিলাত বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে শক্তিশালী অগ্ৰগতি লাভ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বঙাইগাঁও জিলাৰ মুঠ 65খন আঞ্চলিক পঞ্চায়ত আৰু 12খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰে। কামৰূপ জিলাৰ মুঠ 24খন জিলা পৰিষদৰ আসনৰ 22খনত বিজেপিয়ে জয়লাভ কৰিছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বাবে এখন কাৰ্যালয় স্মাৰক প্ৰকাশ কৰিছে। এই স্মাৰক অনুসৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰা 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰা হ'ব। বেটাৰমেন বা পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকল এই বঁটাৰ বাবে বিবেচিত নহয়। যোগ্য ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা সঞ্চালকালয়ে পৰৱৰ্তী সময়ত দিয়া লিংকৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। ইপিনে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা শিক্ষাৰ্থীসকল নিযুত মইনা আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব বুলি কাৰ্যালয় স্মাৰকত উল্লেখ কৰা হৈছে। ডিব্ৰুগড়ৰ বৈৰাগী মঠ নিবাসী বিশিষ্ট চিকিৎসক ডঃ মহম্মদ আছাদুল্লাৰ যোৱা নিশা নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 87 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।